ইজৰা ন অধ্যায়। লোকসকলে কৰা পাপ, ইজৰাৰ প্ৰাৰ্থনা। সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ'ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক'লে, ইজৰাইল লোকসকলে, পুৰোহিতসকলে আৰু লেবিয়াসকলে আন দেশীয় ঘিনলগীয়া কাৰ্য ত্যাগ কৰা নাই, যেনে কনানিয়া, হিত্তিয়া, পৰজিয়া, জিবুচিয়া, অমুনিয়া, মুৱাবিয়া, মিচৰিয়া আৰু ইমুৰিয়া লোকসকলৰ অতিশয় ঘিন লগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই। কাৰণ পবিত্ৰ লোকসকলে তেওঁলোকৰ কিছুমান ল'ৰা ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অবিশ্বাসী কাৰ্যত কৰ্মচাৰী আৰু মুখ্য লোকসকলে আগভাগ লয়। মই এই কথা শুনি মোৰ কাপোৰ আৰু চোলা ফালিলোঁ, আৰু মোৰ মূৰৰ চুলি ও দাড়ি ছিঙি যোৱাকৈ টানিলোঁ। তাৰ পাছত লাজত বহি পৰিলোঁ। অবিশ্বাসী কাৰ্যৰ বিষয়ে ইজৰাইলৰ ঈশ্বৰে কোৱা কথাত যিসকল লোক ভয়ত কঁপিছিল, তেওঁলোকে মই গধূলিৰ বলিদানৰ সময়লৈকে বহি থকা ঠাইত গোট খালে। কিন্তু গধূলি বলিদানৰ সময়ত মই লজ্জিত অৱস্থাৰ পৰা ফটা কাপোৰ আৰু চোলাৰ সৈতে থিয় হৈ মোৰ হাত ওপৰ কৰি ঈশ্বৰ জিহুৱাৰ আগত আঁঠু কাঢ়িলোঁ। মই ক'লোঁ, হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ, কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে আৰু আমাৰ দুখবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে। আমাৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আজি পৰ্যন্ত আমি অতি দুখী হৈ আছোঁ। আমাৰ নানা অপৰাধৰ কাৰণে আমাক আমাৰ ৰজাসকলক আৰু আমাৰ পুৰোহিতসকলক এই পৃথিৱীৰ ৰজাসকলে তেওঁলোকৰ তৰোৱালেৰে বন্দিত্ব লৈ নি আমাক লুটদ্ৰব্যৰ দৰে কৰিলে আৰু আমাৰ মুখ বিবৰ্ণ হ'বলৈ সোধাই দিলে। তথাপিও এতিয়া কিছু সময়ৰ কাৰণে আমাৰ কিছুমান জীৱিত লোকৰ ওপৰত ঈশ্বৰ জিহুৱাৰ অনুগ্ৰহ অৱস্থিত হ'ল আৰু তেওঁ পবিত্ৰ স্থানত নিৰাপদে আমাৰ ভৰি স্থিৰ কৰিলে। ঈশ্বৰে আমাৰ চকু দীপ্তিময় কৰাৰ বাবে আৰু আমাক বন্দিত্বৰ পৰা অলপ সকাহ দিয়াৰ কাৰণে এই সকলো হ'ল। আমি বন্দী হৈ আছিলোঁ, কিন্তু আমাৰ ঈশ্বৰে আমাক নাপাহৰিলে। তেওঁ আমাৰ বাবে বিশ্বাসৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি আগবঢ়ালে। আমি ধ্বংস হৈ যোৱা আমাৰ ঈশ্বৰৰ গৃহ যাতে পুনৰ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ বাবে পাৰস্যৰ ৰজাৰ দৃষ্টিত তেওঁ আমাক নতুন শক্তি দিলে। তেওঁ এইদৰে কৰিলে তাতে আমি যিহুদা আৰু জিৰচালেমত আমাৰ সুৰক্ষাৰ বাবে দেৱাল দিব পাৰিলোঁ। এতিয়া হে আমাৰ ঈশ্বৰ, ইয়াৰ পাছত আমি কি ক'ব পাৰোঁ? কাৰণ আমি আপোনাৰ আজ্ঞাবোৰ এতিয়াও পাহৰি আছোঁ। আপুনি আমাৰ ভাববাদী দাসসকলক আজ্ঞা দি যেতিয়া কৈছিল যে এই যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ প্ৰৱেশ কৰিছা সেয়া অশুচি দেশ, তেওঁলোকৰ অশুচি আৰু ঘিন লগা কাৰ্যৰ দ্বাৰাই লোকসকলে ইমূৰৰ পৰা সিমূৰলৈকে সমগ্ৰ দেশ দুখিত কৰি তুলিছে। সেয়ে এতিয়া তোমালোকৰ ছোৱালীক তেওঁলোকৰ পুত্ৰসকলৰ লগত বিবাহ নিদিবা আৰু তেওঁলোকৰ ছোৱালীক তোমালোকৰ পুত্ৰলৈ নানিবা আৰু তেওঁলোকৰ মংগল আৰু উন্নতি নিবিচাৰিবা। সেয়ে তোমালোক বলৱন্ত হোৱা আৰু দেশৰ উত্তম বস্তু ভোগ কৰা আৰু তোমালোকৰ সন্তানসকলে সদাকালৰ বাবে আধিপত্য লাভ কৰিবলৈ এইদৰে কৰা। আমাৰ কুকীয়াবোৰৰ আৰু মহা দুখৰ কাৰণে আমালৈ ঘটা সকলো অমংগলৰ পাছত আমাৰ ঈশ্বৰ যি আপুনি আমাৰ অপৰাধৰ পাব লগা দণ্ড কম কৰি আমাক জীৱিত কৰি ৰাখিলে, আমি পুনৰ আপোনাৰ আজ্ঞা লংঘন কৰিম আৰু ঘিন লগা কাম কৰা লোকসকলৰ সৈতে বিবাহ করিমনে? আমার মাজত অবশিষ্ট আর পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্রুদ্ধ আর সম্পূর্ণ ধ্বংস নকৰিবনে? হে ইজৰাইলৰ ঈশ্বৰ যিহোৱা, আপুনি ধৰ্মপৰায়ণ, কাৰণ আজি আমি অতি কম সংখ্যক রক্ষা পোৱা লোকহে অবশিষ্ট আছো। চাওক, আমি আমাৰ দুখেৰে হৈতে আপোনাৰ সাক্ষাতে আছো। ইয়াৰ ফলত আমি কোনো এজনো আপোনাৰ সাক্ষাতে থিয় হ'ব নোৱাৰোঁ।